এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 25 এপ্ৰিলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 32 সংখ্যক দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই উপলক্ষে আজি অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিং গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত উপস্থিত হৈ নিৰাপত্তাকে ধৰি আনুষংগিক দিশসমূহ পৰীক্ষা কৰে। শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ লগতে চোৰাংচোৱা বিভাগ আৰু গড়কাপ্তানী বিভাগৰ বিষয়াসকলেও দীক্ষান্ত সমাৰোহ হ'বলগীয়া স্থান পৰিদৰ্শন কৰি সামগ্ৰিক প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰাৰ্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্ৰস্তুতি অব্যাহত আছে। নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পৰহিলৈ সামৰণি পৰিব। জিলা প্ৰশাসনসমূহে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱা চিতা কৰিছে। নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই এইদৰে কয়।
কামৰূপ জিলাত আমাৰ টোটেল ভোটাৰৰ সংখ্যা হৈছে 10,12,099 গৰাকী আৰু টোটেল পলিং ষ্টেচন হৈছে 1598 ইনক্লুডিং ৰঙিয়া আইলেষ্ট। আমাৰ গোটেই জিলাখনত জিলা পৰিষদ সমষ্টিৰ সংখ্যা 24টা আৰু তাৰে ভিতৰত 4টা জিলা পৰিষদ সমষ্টি ৰঙিয়াত আছে আৰু তাৰে গোটেই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু লগতে কাউণ্টিং ৰঙিয়াতে হ'ব সমজিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা। বাকী 20টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত 12টা জিলা পৰিষদ সমষ্টিৰ ভোট গ্ৰহণৰ পিছত কাউণ্টিং ষ্ট্ৰংৰুম আৰু গোটেইখিনি প্ৰক্ৰিয়াটো আমি পৰিচালনা কৰিম কামৰূপ বাৰ্ণ্স কলেজ মিৰ্জা। তাৰ পৰা আমি মেটেৰিয়েল ডিষ্ট্ৰিবিউট কৰিম, মেটেৰিয়েলসমূহ সংগ্ৰহ কৰিম, ষ্ট্ৰংৰুম তাত থাকিব আৰু কাউণ্টিং পৰ্যায়ো তাতে হ'ব। হাজো, শুৱালকুছি আৰু কমলপুৰ বিধানসভা সমষ্টিৰ 8টা জিলা পৰিষদ সমষ্টিৰ গোটেই ভোটগ্ৰহণ প্ৰক্ৰিয়াটো আৰু ভোটদান কৰাৰ পাছত জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা পৰিচালিত কৰিম।
খানাপাৰা আৰু যোৰাবাটৰ মাজৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰুৰী মেৰামতিৰ বাবে এই পথছোৱাৰে যাতায়াত কৰা যান বাহনসমূহৰ ক্ষেত্ৰত মহানগৰ আৰক্ষীয়ে কেতবোৰ বিধি নিষেধ আৰোপ কৰিছে। এই অনুসৰি উজনি অসমৰ পৰা নামনি অসমলৈ অহা সকলোবোৰ মালবাহী ট্ৰাক কলিয়াবৰ তিনিআলি, তেজপুৰৰ মিছন চাৰিআলি, মঙলদৈ বাইহাটা চাৰিআলি হৈ চলাচল কৰিব লাগিব। মেঘালয়, নগাঁও, মৰিগাঁৱৰ পৰা অহা সকলো মালবাহী ট্ৰাক কেৱল নিশা 10 বজাৰ পৰা পুৱা 6 বজাৰ ভিতৰতে গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰিব পাৰিব। উজনি অসমৰ পৰা অহা সকলোবোৰ লঘু যান বাহন 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমচিং, যোৰাবাট, নাৰেংগী, সেনা শিবিৰ, পাথৰকুৰি অথবা চন্দ্ৰপুৰ পানীখাইটি, নাৰেংগী নতুবা চামতা, মায়ং, চন্দ্ৰপুৰ পানীখাইটি, নাৰেংগী কিম্বা জাগীৰোড, মায়ং, চন্দ্ৰপুৰ পানীখাইটি, নাৰেংগী হৈ মহানগৰীত প্ৰৱেশ কৰিব পাৰিব। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি দুপৰীয়া দিছপুৰৰ জনতা ভৱনত বিভাগীয় বিষয়াবৰ্গ, অসম স্থাৱৰ সম্পত্তি আৰু আন্তঃগাঁথনি উন্নয়ন সংস্থাৰ প্ৰতিনিধিবৰ্গ আৰু অনলাইন গৃহ নিৰ্মাণ অনুমতি ব্যৱস্থাৰ ছফটৱেৰ ডেভেলপাৰসকলৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত অনলাইন গৃহ অনুমতি প্ৰক্ৰিয়াৰ সৈতে জড়িত বিভিন্ন বিষয় সামৰি লোৱা হয়। আলোচনাৰ ব্যৱস্থাটো স্বচ্ছ, সুশৃংখলিত আৰু অধিক কাৰ্যক্ষম কৰাৰ উদ্দেশ্যে মানৱ হস্তক্ষেপ কম কৰাত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীগৰাকীয়ে বিয়লি ভাগলৈ গুৱাহাটী মহানগৰীৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা জাবৰ জোঁথৰ সংগ্ৰহৰ কামত নিয়োজিত বেচৰকাৰী সংস্থাসমূহৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হয়। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু জিলা প্ৰশাসনসমূহৰ সহযোগত ৰাজ্যৰ বিভিন্ন ঠাইত অসমী বহাগী মেলা 2025 অনুষ্ঠিত হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণত আজি তিনিদিনীয়া কাৰ্যসূচীৰে এই মেলাৰ শুভাৰম্ভ কৰা হয়। স্থানীয় বিধায়ক ৰূপ সিং দৰণে আনুষ্ঠানিকভাৱে মুকলি কৰা এই মেলাত বিভিন্ন চৰকাৰী বিভাগৰ বিপণীৰ লগতে বিশেষভাৱে সফলতা লাভ কৰা আত্মসহায়ক গোটসমূহৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰী তথা প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। এই মেলাত জিলাখনৰ 3,295টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে। হাতিঙিমাৰীটো আজিৰে পৰা 4দিনীয়াকৈ অসমী বহাগী মেলা অনুষ্ঠিত হৈছে। জিলাখনৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই আনুষ্ঠানিকভাৱে আজি এই মেলা মুকলি কৰে। জিলাখনৰ বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰী তথা বিক্ৰী এই মেলাত 30খন বিপণী মুকলি কৰা হৈছে। অসমী বহাগী মেলাৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰী আৰু আত্মসহায়ক গোটসমূহৰ মাজত পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা, বিহু নাচ, পৰম্পৰাগত সাজপাৰ, লোকগীত আৰু আধুনিক গীতৰ প্ৰতিযোগিতা, আলোচনা চক্ৰ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কোকৰাঝাৰতো 4দিনীয়াকৈ অসমী বহাগী মেলা বা বৈশাগু মেলা অনুষ্ঠিত হৈছে। তিতাগুৰিৰ ইৰাকডাও কমিউনিটি হলত অনুষ্ঠিত এই মেলাত স্থানীয় আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰি উলিওৱা বাৰেৰহণীয়া থলুৱা সাংস্কৃতিক সামগ্ৰীৰ পয়োভৰ দেখিবলৈ পোৱা গৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত দৰং জিলা প্ৰশাসনৰ সহযোগত মঙলদৈত বহাগী মেলা অনুষ্ঠিত হৈছে। জিলাখনৰ আয়ুক্ত পৰাগ কুমাৰ কাকতীয়ে এই মেলা উদ্বোধন কৰে। চৰকাৰৰ ন্যায়িক বিভাগে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন লোক অধিবক্তা হিচাপে কৌস্তভ গগৈক নিযুক্তি দিছে আৰু জয়ন্ত চুতীয়াক অতিৰিক্ত লোক অধিবক্তাৰ দায়িত্ব প্ৰদান কৰিছে। উল্লেখযোগ্য যে পূৰ্বৰ লোক অধিবক্তা মাখন ফুকনক কিছুদিন পূৰ্বে চৰকাৰে প্ৰসিকিউচন সঞ্চালকৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াত উচ্চ ন্যায়ালয়ৰ লোক অধিবক্তাৰ পদ খালী হৈ আছিল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।